দ্বিতীয় বংশাৱলী 33 অধ্যায়। মনচি আৰু আমোনৰ ৰাজত্ব। মনচিয়ে ৰজা হৈ শাসনভাৰ লওঁতে তেওঁ বয়স আছিল 12 বছৰ। তেওঁ জেৰুচালেমত 55 বছৰ ৰাজত্ব কৰিলে। আৰু জিহুৱাই ইজৰাইলৰ সন্তানসকলৰ আগৰ পৰা যি জাতিসমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘীণ লগা কাৰ্যৰ দৰে তেওঁ জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে, কিয়নো তেওঁ পিতৃ হিচকিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞ বেদীবোৰ স্থাপন কৰিলে, আচেৰা মূৰ্তিবোৰ সাজিলে আৰু আকাশমণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পূজা কৰিলে। আৰু জিহুৱাই যি গৃহৰ বিষয়ে কৈছিল বোলে, মোৰ নাম জেৰুচালেমত চিৰকাললৈকে থাকিব। জিহুৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞবেদী নিৰ্মাণ কৰিলে। এইদৰে তেওঁ জিহুৱাৰ গৃহৰ দুয়োখন চোতালত আকাশমণ্ডলৰ সকলো বাহিনীসকলৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্মাণ কৰিলে। আৰু তেওঁ নিজৰ সন্তানসকলক হিন্নুমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে, গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়াকৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত জনাসকলক লগালে। জিহুৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু আচৰণ কৰিলে। আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে। সেই গৃহৰ বিষয়ে ঈশ্বৰে দাউদক আৰু তেওঁৰ পুত্ৰ চলোমোনক কৈছিল বোলে, ইজৰাইলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু জেৰুচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম আৰু মই তেওঁলোকক দিয়া সকলো আজ্ঞা অৰ্থাৎ মুচিৰ হতুৱাই দিয়া গোটেই ব্যৱস্থা আৰু বিধি ও শাসন প্ৰণালীবোৰ যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেনেহ'লে মই তোমালোকৰ ওপৰ পিতৃসকলৰ বাবে নিৰূপণ কৰা দেশৰ পৰা ইজৰাইলৰ ভৰি আৰু নুগুচাম। তথাপি মনচিয়ে জিহুদাক আৰু জেৰুচালেম নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে জিহুৱাই ইজৰাইলৰ সন্তানসকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল তেওঁলোকতকৈও অধিক কু আচৰণ কৰিলে। আৰু জিহুৱাই মনচিক আৰু তেওঁ লোকসকলক নানা কথা ক'লে, কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে। এইকাৰণে জিহুৱাই তেওঁলোকৰ বিৰুদ্ধে অসুৰৰ ৰজাৰ সেনাপতিসকলক আনিলে। তেওঁলোকে মনচিক ধৰি হাকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ'ল। তেতিয়া সংকটত পৰি তেওঁ নিজ ঈশ্বৰ জিহুৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে। তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু বিনয় কৰিবলৈ ধৰিলে। ঈশ্বৰে তেওঁ বিনয় শুনি তেওঁ প্ৰাৰ্থনা গ্ৰহণ কৰিলে আৰু তেওঁক পুনৰাই জেৰুচালেমত তেওঁৰ ৰাজশাসনলৈ ঘূৰাই আনিলে। তেতিয়া জিহুৱাইহে যে ঈশ্বৰ তাক মনচিয়ে জানিলে। তাৰ পাছত গিহুনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দাউদৰ নগৰৰ এক বাহিৰ গড় সাজিলে আৰু উফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে। গড়েৰে আবিত জিহুদাৰ নগৰবোৰত সেনাপতিসকলক ৰাখিলে আৰু তেওঁ জিহুৱাৰ গৃহৰ পৰা বিজাতীয়া দেৱতাবোৰ প্ৰতিমাটো আৰু জিহুৱাৰ গৃহৰ পৰ্বতত আৰু জেৰুচালেমত নিজে নিৰ্মাণ কৰা যজ্ঞ বেদীবোৰ গুচাই নগৰৰ বাহিৰলৈ আনি দূৰৈত পেলাই দিলে। তেওঁ জিহুৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মংগলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰিবলৈ জিহুদাক আজ্ঞা দিলে। তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল, যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যেহে কৰিছিল। চোৱা, মনচিৰ অৱশিষ্ট বৃত্তান্ত। নিজ ঈশ্বৰৰ আগত তেওঁ কৰা প্ৰাৰ্থনা আৰু ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁ আগত কোৱা দৰ্শকসকলৰ বাক্য ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্য লংঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেৰে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আছেৰা মূৰ্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে। পাছত মনচি তেওঁ ওপৰৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'ল আৰু লোকসকলে তেওঁ ঘৰৰ ভিতৰতে তেওঁক মৈদাম দিলে। তেওঁ পুত্ৰ আমোন তেওঁৰ পদৰ ৰজা হ'ল। আমোনে ৰজা হৈ শাসনভাৰ লওঁতে তেওঁ বয়স 22 বছৰ আছিল। তেওঁৰ জেৰুচালেমত 2 বছৰ কাল ৰাজত্ব কৰিলে। তেওঁ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। তেওঁ পিতৃ মনচিয়ে কৰা আটাই কটা প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা পূজা কৰিলে। আৰু তেওঁ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল তেনেকৈ তেওঁ যিহুৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে। কিন্তু এই আমোনে দুখৰ উপৰিও দুখ কৰিলে। পাছত তেওঁ ডাকবোৰে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰি তেওঁৰ গৃহতে তেওঁক বধ কৰিলে। কিন্তু দেশৰ লোকসকলে আমোন ৰজাৰ বিৰুদ্ধে চক্ৰান্ত কৰা সকলোকে বধ কৰিলে আৰু দেশৰ লোকসকলে তেওঁৰ পুত্ৰ যোশিয়াক তেওঁৰ পদত ৰজা পাতিলে।